行。
时间开始，大家的讨论也是不断的高峰。我是刚刚跑到下班时候，我老公跟我过来，我下班了，对，我身边的我是怎么的呢？今天我突然间来了一个人，我是从不是不是的电话，我本来是要很多的公司，我是在不是说要把我的朋友们叫来吗？不然的话，后面到底来的朋友们是不是我是不是可以跟他们聊一下？我是突然间感觉我今天后面会得到很多的人，后面的很贵的，好。파티에준비를해서시리즈바스코야티켓을쓸거냐이쪽한테는아니다른데저희들이연방을하고누구분께서는어떻게되세요이쪽은무당을정말좀안되는데가격대와티켓을쓸거에가격이있으면러시아를쓸거면거의다이번에는북한쪽러시아의스테이트에관련한부분을안한다면발생국바르트시의낙엽공연을언급한것에대해서설명을못꺼내자면이때는또내건대화면을무후백히홍보고허공백을보여주는것과는것도바르스백사태정도한번도안전히그구역에대한화면을만들어놓고있고러시아부분화면을그러면서설명도내가봐어색을부수다면여기서내가더액션을부수는공연을하기화도되는것을보통없애보면지금은모스크바에대한바르트헌법을확보할때라고말하고있고아마헌법을똑같고하는후바르트와러시아마저내생각나겠지하면은허공과밑밭이미소발견했을거라고이런것을통해서보면서그렇게만들어가고나의목표가확대하게되다민주의보급비히카하스비그다영어로는이제파스드물그러니까 VIX, SEO, 이정도보고시의시설헌법을알고있는것들이이특히헌법과모든것부터한뼈뜻어렵다는것을만들고있고어찌보면헌법식생물을넣고나왔을때어린과병과능력을가르쳐가고도비행업어스의생산을그런내용들을호텔을거슬러보겠다고생물이어스의생산을할때내헌법을온도급내탈을걸고헌법을걸고그리고밑동동연락스테이너는우리의섭비스스밑에볼허반등의연속을허불하고있어바르트습관폭발한콘셉트밑동동할때온도가하나의콘을보존하게되면눈으로엉키를허도안쓰는폭발을허불하고있어자오늘생활동안이전에이렇게밑동동을일본으로모두가아신걸허밑동동을아주로몇분이똑같고하는후에눈살섭비스습관폭발반등의범위에허불게되고나한테눈에택을엉키를보존하면에코드스가이렇게안되게됐기에한국어한거에이렇게대화홍과어렵게해야하는듯먼저홍과살짝이타홍등몇달넣고다코드의요구와맞은듯먼저의해와박흥때는밑에홍등몇번의맞은듯간단히보면확대의요구의홍과맞은듯대부분도안거에밑에홍과대통령의밑에홍과시타는반드시이승의흐름한국어한언급하는것과또그무슨일을받는것과는연락을끼는거에또그바르트습관같은또그원래는허무무슨일을받는것과는느낌을들어야할수있다원래는아마대중의허공을받으려는것은아닌데하도만약에하나의법을위해아들이서대중의느낌을들어야할수있다면무슨서비스적인느낌을허공을받을허공을받을거고우리스의보수는아들이보관되는것보여본주호흡이되면알고보면정말정말미스터리가될지도않은것을이렇게외투의후한의대표를보여주는것은그런표현으로화수복귀의헌법을보여주는것을스터리시험도내부되는것은미스터리어허공과의것도미스터리병원의단계가약간것도벽도하고이어쨌든발굴을보여수습기능을넣어놓고하는것을허공을보우리지금의고객들의경우도고등한문제시리즈관계를관해잡혀보이게해줬다일처럼안전대책또이렇게법적으로된과정을알고보이아마홍보부터복합과정후권파고용은아예뿐이나면서예전과노동보험기술후라디티동영을쓰는중에도이거밖에도필요한다고해이런상황에서보이헌권선조이슬람은지역측도우리가한번미시선대비도할거로보여하실거예환경연구의공정시대무엇보다원칙의화수별도입증과의것을강력하게하는데하고이때에도미식근정시환경의답에서공부를받아서이런식으로공사대관련이라고해서는누구나가정을시켜줄거라고 পূৰ্বৰ জিলাৰ বিষ্ণুৰাভা কৃষ্টিসংঘ প্ৰেক্ষাগৃহত অনুষ্ঠিত আয়োজন অনুষ্ঠানত অসম বিদ্যালয়ৰ অধ্যক্ষ বিষ্ণু বৰ্মাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ইপিনে জিলাৰ নতুন চাৰি উন্নয়ন খণ্ডৰ অধীনৰ নতুন চাৰি কৃষ্টিসংঘ প্ৰেক্ষাগৃহতো কালি সম্পূৰ্ণ অভিযান কাৰ্যসূচী আৰম্ভণি কৰা হয়। এই অনুষ্ঠানত জিলা আয়ুক্ত অংকু ভৰাল, নীতি আয়োগৰ জ্যেষ্ঠ পৰামৰ্শ নেতা ডঃ লোকেশ ধেমাজি আৰু শ্ৰীলাগতৰ পৌৰসভাৰ সভাপতি তথা জিলা প্ৰশাসন আৰু ব্লক পৰ্যায়ৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।
अब डिजिटल साक्ष्य भी होंगे पारंपरिक साक्ष्य। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
পূৰ্বে সন্দৰ্ভত কেইবাখনো আবেদনৰ শুনানি গ্ৰহণ কৰিব। ইয়াৰ ভিতৰত নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে জনোৱা আবেদন অন্তৰ্ভুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশ কৰা অনুসৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় তথা ন্যায়াধীশ যাদৱ পাৰোৱাল আৰু মনোজ মিশ্ৰকৰ গঠিত এখন বিচাৰপীঠে এই সন্দৰ্ভত 26খন আবেদনৰ শুনানি গ্ৰহণ কৰিব। ৱেবছাইটৰ শিক্ষাৰ্থীসকলে দাখিল কৰা এই আবেদনত নেট পৰীক্ষাত অনিয়ম হোৱাৰ অভিযোগৰ প্ৰসংগে পৃথক কোঠাৰ সুকীয়া অনুশীলনৰ বাবে দাবী জনোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত ইতিমধ্যে এখন শপতনামা দাখিল কৰিছে। চৰকাৰে প্ৰকাশ কৰিছে যে নীট ইংৰাজী 2024 পাঠাগাৰত কোনো অনিয়ম হোৱাৰ প্ৰমাণ নথকাৰ পৰিপ্ৰেক্ষিতত এই পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ কোনো প্ৰয়োজন নাই। চৰকাৰে লগতে প্ৰকাশ কৰিছে যে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰিলে কেইবালাখ পৰীক্ষাৰ্থীৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পৰিব। কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিজেপি নেতা পীয়ূষ গোৱেলে আজি কয় যে বিগত 10 বছৰত কৰা আমাৰ ফলাফল হিচাপে জনসাধাৰণে তৃতীয়টো কাৰ্যকালৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হৈ জনাদেশ দিছে। দিল্লী বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ উদ্বোধনৰ ক্ষেত্ৰত শ্ৰীগোৱেলে কয় যে মোদী চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেশলৈ পৰিৱৰ্তন আনিছে। প্ৰধানমন্ত্ৰীয়ে তেওঁ তৃতীয়টো কাৰ্যকালত 3 দশকৰ উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি শ্ৰীগোৱেলে অৱগত কৰে। কংগ্ৰেছক সদস্য কৰি শ্ৰীগোৱেলে কয় যে সিহঁতে নিৰ্বাচনত দেশৰ জনসাধাৰণে বিৰোধীক নিকচ কৰিছে। ইতিমধ্যে দিল্লী বিজেপিৰ মুৰব্বী বীৰেন্দ্ৰ সেজৱালে কয় যে ৰাষ্ট্ৰীয় ৰাজনীতিৰ লোকসভাৰ 7খন লাভ কৰাৰ জৰিয়তে বিজেপিক ৰাজ্যৰ জ্যেষ্ঠতা প্ৰদান কৰিছে সেয়া অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতিৰ অভিযোগৰ প্ৰতিফলন। এই বৈঠকত বিজেপিৰ সাংসদ মনোজ তিৱাৰী, ৰামদেৱ সিং বিদুৰী, প্ৰমুখ্যে দলৰ অন্যান্য নেতাসকল উপস্থিত থাকে। আকাশবাণী বাতৰি সেৱা বিভাগৰ দ্বিবাৰ্ষিক ফোনৰ অনুষ্ঠান পাব্লিক স্পীকত কালি নিশা 6 বজাত ৰাষ্ট্ৰীয় বিনিময় প্ৰতিৰোধ অভিযান 2024 সন্দৰ্ভত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ জ্যেষ্ঠ অংকলজী বিভাগৰ অধ্যাপক ডঃ দিগন্ত লাখালী আৰু স্বাস্থ্য আৰু পৰিক্ৰমা মন্ত্ৰালয়ৰ শিশু স্বাস্থ্য তথা ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ তত্বাৱধায়ক আৰু উপায়ুক্ত ডঃ সুভা গুপ্তাৰ সৈতে হোৱা এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আপোনাৰ শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত জিঅ' ডাবল 1 2 3 4 2 1 0 5 0 আৰু জিঅ' ডাবল 1 2 0 1 4 4 4 4 নম্বৰত ফোন কৰি ডায়েল কটিঙত অনলাইন তথা বিশুদ্ধ কৰণলৈকে ধৰি ডায়েল সম্পৰ্কে তেওঁলোকক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে
ভগৱান জগন্নাথ বলভদ্ৰ সৰদেৱ আৰু ভগৱান সদস্যৰ বিশ্ব বিখ্যাত ৰাজ্যতা আৰম্ভ হৈছে।
নমস্কাৰ।